এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 10 বজাত আইজলৰ লামৱালাত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ভৈৰৱী চাইৰাং ৰেলপথেৰে 3খন নতুন ৰেলগাড়ীৰ যাত্ৰাৰ ভাৰ্চুৱেলি শুভাৰম্ভ কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মণিপুৰলৈ যাব আৰু চুৰাচানপুৰ আৰু ইম্ফলত 2খন জনসভাত অংশ ল'ব। মণিপুৰৰ কেইবাটাও সংগঠনে আজি মাজনিশাৰ পৰা আহ্বান দিয়া ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যখনত নিশ্চিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আবেলিৰ ভাগত প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিব আৰু বিয়লি 5 বজাত খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ডঃ ভূপেন হাজৰিকা স্মাৰক 100 টকীয়া মুদ্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত সংকলন কৰা ডঃ ভূপেন হাজৰিকাৰ বহুভাষিক জীৱনী গ্ৰন্থখনো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰায় 1200 গৰাকী শিল্পীয়ে খানাপাৰাৰ খেলপথাৰত বিশ্ববিস্তৃত শিল্পীগৰাকীৰ 14টা বচা বচা গান আৰু কবিতা একেলগে পৰিৱেশন কৰিব। প্ৰধানমন্ত্ৰীয়ে পৰহিলৈ মঙলদৈলৈ যাব আৰু প্ৰায় 576 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন GNM স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। সেইদিনাই তেওঁ ভাৰ্চুৱেল পদ্ধতিৰে প্ৰায় 7000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেঙ্গী কৰোৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত শ্ৰীমোদী গোলাঘাট জিলাৰ নুমলীগড়লৈ যাব আৰু নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰহিলৈ মঙলদৈৰ পুনিয়াত হ'বলগীয়া জনসভাৰ পৰিপ্ৰেক্ষিতত কাইলৈ মাজনিশাৰ পৰা দেওবাৰৰ মাজনিশালৈকে কাৰ্যকৰী হোৱাকৈ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলো ধৰণৰ গধুৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। তদুপৰি দৰং জিলা প্ৰশাসনে এই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ আউলা চৌকাৰ পৰা বেজপৰা ইছলামপুৰ চাৰিআলি হৈ কেৰিমেৰি পথেৰে মঙলদৈ নগৰৰ বাহিৰেৰে চাৰিচকীয়া লঘু যান বাহনৰ চলাচল কৰোৱাৰ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা 2গৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী, এমট্ৰনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকুৰ আৰু পথ অভিযান্ত্ৰিক বিষয়ৰ পৰামৰ্শদাতা ত্ৰিদীপ চাংমায়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। এই অনুষ্ঠান ৰাজ্যখনৰ কেইবাটাও আকাশবাণী কেন্দ্ৰই ৰিলে কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সম্পৰ্কত আমাৰ সংবাদদাতাসকলৰ প্ৰতিবেদনৰ ভিত্তিত অহা 14 ছেপ্টেম্বৰ দেওবাৰে সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। ৰাজ্যৰ বিভিন্ন স্থানত আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 429 সংখ্যক তিৰুভাৱ তিথি শ্ৰদ্ধাভক্তিৰে পালন কৰা হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ লেটেকুপুখুৰী, ডিব্ৰুগড়, শিৱসাগৰ, বৰদোৱা, বৰপেটা, সত্ৰনগৰী, মাজুলী, ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, গোৱালপাৰা কেউলীয়া হাতীসত্ৰ আৰু শ্যামৰাই সত্ৰৰ লগতে গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো মহাপুৰুষজনৰ তিথি উপলক্ষে নাম প্ৰসংগৰ আয়োজন কৰা হয়। কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। নেপালত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সুশীলা কাৰ্কীৰ নেতৃত্বত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ বাবে সকলো পক্ষ সহমতত উপনীত হৈছে। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলৰ প্ৰেছ উপদেষ্টাই সংবাদ মাধ্যমত এই কথা প্ৰকাশ কৰে। BTC পৰিষদীয় নিৰ্বাচনৰ বাবে তামোলপুৰ জিলা প্ৰশাসনে সেউজ নিৰ্বাচনক মূল বিষয়বস্তু হিচাপে লৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচী অনুসৰি জিলাখনৰ 395টা ভোটগ্ৰহণ কেন্দ্ৰত গছপুলি ৰোপণেৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ইয়াৰ লগতে 30টা কেন্দ্ৰত 140গৰাকী মহিলাৰ দ্বাৰা ভোটগ্ৰহণ কাৰ্যসূচী পৰিচালনা কৰা হ'ব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে। BTC নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যে উজৰাপতি নিষ্পত্তি পৰ্টেল মুকলি কৰিছে। জনসাধাৰণে আদৰ্শ নিৰ্বাচনী আচৰণবিধি উলংঘাৰ বিষয়ে ফটো বা ভিডিঅ' প্ৰমাণসহ এই পৰ্টেলযোগে অৱগত কৰিব পাৰিব আৰু অভিযোগৰ স্থিতি সন্দৰ্ভত জানিব পাৰিব। ধেমাজি জিলাৰ গোগামুখত খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ প্ৰায় 40গৰাকী লোক অসুস্থ হৈ পৰিছে। গোগামুখ টিংৰি গাঁৱৰ শংকৰ সংঘৰ প্ৰাথমিক শাখাৰ নামঘৰত মাহ প্ৰসাদ খাই অসুস্থ হোৱা লোককেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05